Good evening. Itu Akashwani Kohima. Samlaga khubor puriya sim kongnongla. Pahela headlines. Nagaland Chief Medicine Puryu Prakwesi ke NLTB Act laga issue de sorkar ba public leaders logot kotha bata koribula ase. 14th Nagaland Legislative Assembly laga du din rakya 5th session do etia jari jai ase. MLA KV Proti Sophie Brown State Sorkar Lokote Kohima Bra Maudak National Highway 29 Laga issue to Samna Kurevule Thik Kuridia Karam Kanothavali Kwesi Aro Chief Minister Nipuru Bra Raising and Accelerating MSME Performance Program Suru Kuredi Se Itia Pura Khobor Nagaland Chief Minister Nipuru Bra Kwesi Ki Sorkar Bra NLTB Act Laga issue Opor Civil Samaj Kan Or Public Leaders Lokote Kothabata Kurevula Se Bia Mudu Khabra Gaudi Khatra Hoboli Dialogo Jureade Aji Kothabata Se Si Riu Bra Kwesi Black Market Rikyolit Nagoria Mudu Bikri Kureado Bishi Bak Quality Bia Thaki Aro Gaudi Khatra Hoboli Diagena Poison Kuridi Kena Jivan Khan Bi Noksan Hoboli Dia Se Dabra Kwesi Ki Regulation Bra Quality Kwadam Khan Karabra Rakhi Kena Gau Bia Kuridia Laka Ghat Nakhan Kom Kuridi Kena Pachap Nathakya Mudu Khan Du Khabuli Nadiwa Chief Minister Bra Kwesi Ki Ek Jon Lokodi Bod Nam Dia Laka Bodli Di Sob Mila Kena Ito Duk Lokodi Bhalpa Sabna Kuri Guli Aro Samaj Du Khatra Aro Bia Mudu Bra Azad Hoboli Di Guli Kwe Se Rio Bra Sob Lokodi Bhal Bhavna Khan Bhag Kuri Guli Aro Community to healthy and resilient politically quite say. Advisor, Excise, Labour and Employment, Skill Development and Entrepreneurship, Mwatu Shilong Karmarbaji kwe se ke NLTB Act 1989 do samaj di bodli anikena ek dashanti thakya abusta banai di pali bhavna lokoti lagai di se. Kintu taibra munduk chunai di se ke NLTB Act do bishi factors kan mudu khabra gaudi dangor duk dia do edudi awareness campaign na thakya local mudu bana khan lokoti tokabisa kamabali dusra rasta na thakya aro assam lokoti simona rasta khan ba lokai kina ania karoni act do na Kamiya Poise, NLA Laka 5th Station Laka, Sopsi Pohela Dindi Bia Modobra, Gaudi Khatra Hoboli Dialogo Juriade, Kotha Bata Suru Kuri Dikina Tabra Ito Kweri Se, NLTB Act 1989 Ba, Bia Abusta Hoboli Dia Kanjanai Dikina Advisor Ba Kwese Ke, Niyam Nahoi Kina Mudu Bikri Kuriya, Aru Send Ticket Supplies Banavoli Dia Da Se, Tabra Kwese Ke Bia Modobra, Gaudi Bishi Khatra Hoboli Dikina Mudu Kha Khandu, Bishi Joldi Moriboli Dikina Tabra Kusi ki Dimapur aro Kohima Ikladibi, Niyam Nahoikena Bishi Mudu Outlets Kanto, Cold Drinks Dukan Laka Namdi Kulagina, Law Enforcement aro Manukan Laka Gusa Hoboli Kuno Bhoi Nakuregina Kula Kulibra Julithagia Se. Tabra Kusi ki Ido Mana Guridiabra Sectors Kan. Tourism, Hotel Industry, Hospitality Sector aro Horticulture Nishinadi Dokobisadi Bishi Dukulariya Se. Ito Sop Saigena Long Khamra Rakwese Ki NLTB Act 1989 to Wapa Sai Javali Dokara Se aro Amendment Korele Department Pra NLTB Act 1989 Laka Enforcement to Takut Pra Lagai Divali Lagibali Koi Se. 14th Nagaland Legislative Assembly NLA Laka Dutin Rakya 5th Session Do Aji NLA Speaker Sharingan Longkamarba Moria Manokan Mauham Zoy MC Konyak Aro J2V Sima House Laka Pohila Members Lokodi Obituary Reference Degena Sero Kore Dise Question Hour Somere Members Ba Alak Alak Issues PMA YG Housing Scheme National Highway Laka Abusta Backward Tribe Karni Job Reservation Delimitation House Census Kandi Kothakuri Se House Bra Urgent Public Importance Di Bia Mudu Khabra Gaudi Khatra Hoboli Dialogo Juriati Kothakuri Se Mamlado Uthai Dikena Advisor Mwatu Shilong Kamar Bra Dialogo Di Minister Tingchen Inda Long Aru Advisor Dr. Kekri Loli Hyomi Kanbra Nagaland Liquor Total Prohibition Act 1989 Laga Na Kamiyap Di Muntuk Chanai Di Se Sopsi Pohila Dindi Kisaman Bills Kan Introduce Kuri Se Aru Annual Reports Kan Di Se কথাবার্তা টু ইতিয়াবি জারি যাই আছে আপনি খান আকাশবাণী কহেমাবাদ দিয়া খবর শুনি আছে আপনি খান বা ইটো খবর নিউজ অন ইয়ার অ্যাপ আর ইউটিউব চ্যানেল এআইআর নিউজ কহেমাবাদ শুনিবলি পারিব MLA give you put this so people are quite state sorkar ba central sorkar logode agreement rakhi adu review koribali samoy hoise aro national highway 29 kohima ba mautak laga issue do samna koribali thik kori dia karam khan uthabali koirise daibra 14th NLA laga 5th session june do ajibra suru korise itu laga question hour samoy de itu koirise tahi kosi ke itu rasta do bishi bi obosthati thaki ase aro NHIDCL ba uthai dia pasudi bia ba বিশি বিয়া হৈ যায়ছে এটো কাৰণে সুপিৰা কৈছে কি ষ্টেট চৰকাৰ বা সামিল কৰি কিনা চেণ্ট্ৰেল চৰকাৰ বা দিয়া অথৰিটিটো চেক না কৰি কিনা কাম কৰিবলৈ দিয়া লগা বদলি চাই কিনা কনচাৰ্ণ এজেঞ্চিজ খান লগা কাম খান চাই ৰাখি বুলি কৈছে তাৰপৰা কৈছে কি NH-29 যোনটো এতিয়া NH-2A1 আছে এইটোতো নাগালেণ্ডৰ সবচে পহিলা নেশ্যনেল হাইৱে আছে আৰু নাগালেণ্ড একলা কাৰণে নহয় কিন্তু মণিপুৰ ম্যানমাৰ আৰু দুচৰা আছিয়ান দেশখন লগা ওচৰৰ দেশখন কাৰণে বেছি দৰকাৰ ৰাস্তা এটা আছে এইটো কাৰণে MLA বা কৈছে কি বাহাৰী আৰু ৰংখাং জাগাখন কাৰণে ফ'ৰ লেন ৰাস্তা বনাবলৈ দিগদাৰী হলে অল্টাৰনেট টু লেন ৰাস্তা মাওগেট তাকটো বনাই কিনে এক্টিভ পলিচি লগা কমিটমেণ্টছ খন পুঞ্জাই দিবলৈ লাগে বুলি ভাৱনা জনাই দিছে ডেপুটি চিফ মিনিষ্টাৰ আৰু মিনিষ্টাৰ ইনচাৰ্জ অফ পি ডব্লিউ ডি নেশ্যনেল হাইৱে টি আৰ জেলিয়াংৰা কৈছে কি নেশ্যনেল হাইৱে 29 নিউ NH-2A1 লেৰিবা মাওগেট তাকটি টেকনিকেল ফেক্ট ফাইণ্ডিং কমিটিৰ পৰা এইটো লগা অবজাৰ্ভেশ্যনছ এণ্ড ৰিকমেণ্ডেশ্যনছ কাণ্ডো এতিয়া তাকটি জমা কৰি দিয়া নাই এছেম্বলি ছেশ্যন লগা পহিলা দিন দি আজি চাবালিক তাতে জবাব দি কিনা জেলিয়াংৰা কৈছে টাৰ্ম অফ ৰেফাৰেঞ্চ লগা হিচাপ দি এতিয়া জাৰি থকা প্ৰজেক্ট লগত জোৰা ডকুমেণ্টছ কাণ্ডো NHIDCL বা মাঙি লৈছে তাৰপৰা কৈছে কি কমিটিৰ লগত ইটো নিচিনা ডকুমেণ্টছ দিবলৈ কাৰণে কম্পিটেণ্ট অথৰিটিৰ পৰা ডাইৰেকশ্যনটো অগষ্ট 14 তাৰিখ অফিচৰ পৰা পাই লৈছে জেলিয়াংৰা কৈছে কি দৰকাৰ জানকাৰী খাণ্ডো অগষ্ট 16 তাৰিখ মিলিয়া এজেঞ্চিৰ পৰা প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন আৰু চুপাৰভিজন সামিল থাকিয়া পৰা মাঙি লৈছে তাৰপৰা জনাই দিছে কি জানকাৰী খাণ্ডো কম্পালেশ্যন কৰাৰ পাছতে কেতিয়া পাই যাব ইটো হিচাপ টেকনিকেল ফেক্ট ফাইণ্ডিং কমিটিৰ লগতে পঠাই দিবলৈ আছে জেলিয়াংৰা জনাই দিছে কি টু লেন ৰাস্তাটো এতিয়া ROW ভিতৰ দি বনাই থাকি আছে আৰু চিফ মিনিষ্টাৰ নিপিয়ৰ পৰা ৰেজিং এণ্ড accreditation MSME performance RAMP RAM 2 officially shuru kori disi joan the World Bank bra modop dia India sarkar laka central sector scheme ta se RAM laka asul intervention to MSME firm capability so thai dibale make in Nagaland products for high dibale finance aru market loko jorai dia khan hobole ase event kotha kori kina view bra koise ki sarkar ba now jawan aru entrepreneurs kan empower kori dia de bishi uthai disi kintu এডুকেটেড নাও জোৱান মাজতে আনএমপ্লয়মেণ্ট লগা দুখটো ইত্যাদি থাকি আছে এইটো কাৰণে ৰিঅ' পৰা কৈছে কি ষ্টেট পৰা বেপাৰ খান লগা ইকনমিক গ্ৰথ উঠাই দিবলৈ দৰকাৰ ৰাখিব লাগে যোনটো পৰা জবছ খান জেনেৰেট কৰি দিবলৈ আছে তাৰপৰা লেজিছলেটৰ্ছ লগতে নতুন আৰু ইচ্ছা থাকিয়া অণ্টিপ্ৰেনাৰ্ছ কাৰণে মুতবটো জৰুৰী হিচাপে দিবলৈ কৈছে যোনটো পৰা চৰকাৰ জবছ দি বেছি ৰুখী থাকিয়াটো কম কৰি দিবলৈ বি পাৰিব তাৰপৰা কৈছে কি বেপাৰ খান বনাই দি কিনা ষ্টেট ফিডৰ আৰু বাহাৰে টকা পইচা জাৰি দিয়াটো নাগালেণ্ডে টকা পইচা আগে পঢ়াই দিবলৈ এইটো পৰা পাৰিব নাগালেণ্ডে বেপাৰ খাণ্ড ট্ৰেড আৰু ৰিটেইল ইকলা দি থাকি এলেকা জনাই দি কিনা ৰিঅ' পৰা কৈছে কি এতিয়াতো মেনুফেকচাৰিং আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেচন ফালিবি বদলি কৰি থাকিয়া দি মন খুচি আছে কিন্তু তাৰ পৰা কৈছে কি এতিয়া বি আনঅৰ্গেনাইজ চেক্টৰ বেছি থাকি আছে এইটো বিজনেছ খান ফৰ্মেলাইজ কৰি দি কিনা মেইন ষ্ট্ৰীম ইকনমি দি মিলাই দিবলৈ বেছি দৰকাৰ আছে এনেকুৱা হলে তাই খান পৰা আলগ আলগ স্কিমছ আৰু গ্ৰান্টছ লগা লাভ খানটো লবলৈ পাৰিব বুলি তেওঁ কৈছে ৰিঅ' পৰা অমিত দিছে কি চেণ্ট্ৰেল স্কিমছ খান ৰেম পি এম বিশ্বকৰ্মা উন্নাথ আৰু দুচৰা খান পৰা মতব দিয়াৰ কাৰণে নাগালেণ্ড বা দেশ লগা ইকনমি দিবি ডাঙৰ হিচাপে মতব দিবলৈ পাৰিব ৰিঅ' পৰা অমিত দিছে কি ৰেম প্ৰগ্ৰাম পৰা পাব্লিক চেক্টৰ আৰু অণ্টিপ্ৰেনাৰ্ছ লোক দিবি আগে পঢ়াব আৰু ষ্টেটি ধূমপাতি কৰি দিব নিমিতি ডাঙৰ কদম উঠা বুলি মনত হাই দিছে খবৰ শেষ দি হেডলাইন চুবাৰা জনাই আছে নাগালেণ্ড চিফ মিনিষ্টাৰ নিপিয়ৰ পৰা কৈছে কি NLTB এক্ট লগা ইচিঅ দি চৰকাৰ বা পাব্লিক লিডাৰ্ছ লগত কথা বতৰা কৰিবলৈ আছে 14th নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা দুদিন ৰখীয়া 5th ছেশ্যনটো এতিয়া জাৰি যায় আছে MLA কেভি পুতি ছবিৰ পৰা ষ্টেট চৰকাৰৰ লগত কহিমাৰ পৰা মাওতাক নেশ্যনেল হাইৱে 29 লগা ইচিঅ সামনা কৰি কিনে ঠিক কৰি দিয়া কদমখন উঠা বুলি কৈ দিছে আৰু চিফ মিনিষ্টাৰ নিপিয়ৰ পৰা ৰেজিং এণ্ড এক্সেলৰেটিং MSME পাৰফৰমেঞ্চ প্ৰগ্ৰামটো শুৰু কৰি দিছে আৰু আজি ৰাতি লগা নাগামিজ খবৰ এই পাণ্ডি শেষ কৰি আছে আপুনি কাঞ্চক কাৰণে ভাল ৰাতি হবি।